واتخذ قوم موسى من بعده من حليهم عجلا جسدا له خوار ألم يروا أنه لا يكلمهم ولا يهديهم سبيلا اتخذوه وكانوا ظالمين
আরো স্মরণ করা মুসার সম্প্রদায় তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰি সাজিছিল এটা দেহৰ দৰে প্ৰতিমা যিটোৰ পৰা গৰুৰ দৰে হাম্বা হাম্বা শব্দ ওলাইছিল সিহঁতে চোৱা নাই নেকি যে এইটোৱে সিহঁতৰ লগত কথা ক'ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে তথাপিও সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিছিল আৰু সিহঁত আছিল জালিম